يسألونك ماذا أحل لهم قل أحل لكم الطيبات وما علمتم من الجوارح مكلبين تعلمونهن مما علمكم الله فكلوا مما أمسكن عليكم واذكروا اسم الله عليه واتقوا الله إن الله سريع الحساب
মানুহে তোমাক প্ৰশ্ন কৰে যে সিহঁতৰ বাবে কি কি হালাল কৰা হৈছে কোৱা তোমালোকৰ বাবে সকলো ধৰণৰ পবিত্ৰ বস্তু হালাল কৰা হৈছে আৰু তোমালোকৰ চিকাৰী জীৱ জন্তুৱে যিবোৰ ধৰি আনে সেইবোৰো তোমালোকে ভক্ষণ কৰিব পাৰা যিবোৰক তোমালোকে সেই শিক্ষাৰে প্ৰশিক্ষিত কৰিছা যি শিক্ষা আল্লাহে তোমালোকক শিকাইছে অৱশ্যে এইবোৰক এৰি দিয়াৰ সময়ত আল্লাহৰ নাম উচ্চাৰণ কৰিবা আৰু শুনা তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা নিশ্চয় আল্লাহ অতি দ্ৰুত হিচাপ গ্ৰহণকাৰী